চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আচলতে এই পৃথিৱীত যে আমি জীয়াই আছো, আমাৰ জীৱনৰ প্ৰতিটো পলৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। কিন্তু এই জীৱনৰ সিপাৰে যি অনন্ত জীৱন আছে, সেই অনন্ত জীৱন যেন আমি স্বৰ্গত কটাব পাৰোঁ, তাৰ ব্যৱস্থা যে ঈশ্বৰে কৰিলে, সেইবাবেহে আমি ঈশ্বৰক অধিক ধন্যবাদ দিব লাগে। ঈশ্বৰৰ সেই ব্যৱস্থাৰ কথা আমি তেওঁৰ মহান বাক্য বাইবেল শাস্ত্ৰত পাওঁ। সেই বাইবেল শাস্ত্ৰ সহজ সৰলভাৱে অধ্যয়ন কৰাৰ চেষ্টা আমি চলাই আহিছোঁ এই অনুষ্ঠানৰ যোগেৰে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। শুনি কেনে পাইছে বাৰু? কিবা প্ৰকাৰে উপকৃত হৈছেনে? অনুগ্ৰহ কৰি আমালৈ লিখি পঠিয়াওকচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ। অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াওকচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আপুনি বাৰু আমাৰ যোৱা অনুষ্ঠানটো শুনিছিল নে? যোৱা অনুষ্ঠানত আমি কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে বাৰু? যোৱা অনুষ্ঠানত আমি বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি অধ্যয়নৰ বাবে হাতত ল'ব খুজিছোঁ বাইবেলৰ আন এখন পুস্তক। এই পুস্তকখন হৈছে যিহুদাৰ পত্ৰ। বাইবেলৰ নতুন নিয়ম খণ্ডৰ পৰা এই পুস্তকখন আমি আজি আলোচনাৰ বাবে হাতত ল'ব খুজিছোঁ। বাইবেলৰ নতুন নিয়মত জোহনৰ তৃতীয় পত্ৰৰ পাছতেই আৰু জোহনৰ প্ৰতি প্ৰকাশিত বাক্য পুস্তকখনৰ ঠিক আগতেই এই যিহুদাৰ পত্ৰখন আপোনালোকে পাব। যদিহে আপোনাৰ লগত বাইবেল আছে, অনুগ্ৰহ কৰি মেলি লওকচোন। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিছা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি দুখত আছে, তুমি তোমাৰ আনন্দ দিয়া। কোনো যদি বেমাৰত আছে, তুমি সুস্থতা প্ৰদান কৰা। তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনক উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। এতিয়া প্ৰভু, তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ আগবাঢ়িছো, আমাক সহায় কৰা যাতে তোমাৰ বাক্য আমি বুজি পাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা, সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু তুমি মুকলি কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰিত্ৰাণৰ বাবে ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া সোঁ শৰীৰে স্বৰ্গলৈ গৈ আমাৰ বাবে নিবেদন কৰি থকা আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। আহকচোন প্ৰিয় শ্ৰোতা, এতিয়া আমি বাইবেল অধ্যয়নৰ পিনে আগবাঢ়ো। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? আজি আমি যিহুদাৰ পত্ৰ পুস্তকখনৰ এটি চমু পৰিচয় আগবঢ়াব ওলাইছো। এই যিহুদাৰ পত্ৰখন অতি চুটি হলেও এই পত্ৰখন অধ্যয়ন কৰাটো এটা সোণৰ খনিত খনন কাৰ্য চলোৱাৰ নিচিনা কথা, কাৰণ ইয়াত অজস্ৰ মূল্যৱান আত্মিক সম্পদ লুকাই আছে। এই যিহুদাৰ পত্ৰ পুস্তকখনৰ লেখক হৈছে যিহুদা, ইংৰাজীত জুট বুলি লিখা হৈছে। যিহুদাই আমাক জানিবলৈ দিয়ে যে তেওঁ জাকুবৰ ভায়েক। শুভবাৰ্তাৰ বিৱৰণত আমি তিনি চাৰিজনমান জাকুবৰ উল্লেখ পাওঁ, আৰু যিহুদা নামৰ তিনিজন ব্যক্তিৰ কথাও আমি শুভবাৰ্তাৰ বিৱৰণত পাওঁ। এই পত্ৰখনৰ লেখকজন চিনি পোৱাত আমাক সহায় কৰে মুঠিয়ে লিখা শুভবাৰ্তাৰ বিৱৰণে। মুঠি তেৰ নম্বৰ অধ্যায়ৰ তেপ্পন নম্বৰ পদৰ পৰা পঁচপন্ন নম্বৰ পদলৈকে পঢ়িলে আমি এনেদৰে পঢ়িবলৈ পাওঁ, যীশুৱে এই সকলো দৃষ্টান্ত দি এটাই তাৰ পৰা প্ৰস্থান কৰি নিজৰ দেশলৈ আহি মানুহবিলাকক তেওঁবিলাকৰ নামঘৰত উপদেশ দিলে। তাতে তেওঁবিলাকে বিস্ময় মানি কলে, এই মানুহজনৰ এনে জ্ঞান আৰু পৰাক্ৰম কাৰ্যবোৰ ক'ৰ পৰা হ'ল? ই বাঢ়ৈৰ পুতেক নহয়নে? ইয়াৰ মাকৰ নাম মৰিয়ম আৰু ভায়েকহঁতৰ নাম জাকুব, যোছেফ, চিমুন আৰু যিহুদা নহয়নে? গতিকে এই ভাই ককাইকেইজনৰ দুজন, জাকুব হৈছে জাকুবৰ পত্ৰৰ লেখক আৰু যিহুদা হৈছে এই যিহুদা পত্ৰখনৰ লেখক, আৰু এওঁলোক আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ সতীয়া ভায়েক আছিল। যিহুদা নামৰ আন দুজন মানুহো আছিল, আৰু তেওঁলোক আছিল প্ৰভু যীশুৰ বাৰজন শিষ্যৰ মাজৰেই দুজন। অৱশ্যে প্ৰভু যীশুক প্ৰতাৰণা কৰা ইস্কৰুটীয়া যিহুদাৰ কথাহে মানুহে বেছিকৈ জানে। যিহুদা নামৰ আনজন শিষ্যক এনেদৰে বিশেষ চিনাকি দিয়া হৈছে, তেতিয়া ইস্কৰুটীয়া নহয় আন যিহুদাই তেওঁক ক'লে, হে প্ৰভু, কিনো হ'ল যে আপুনি জগতৰ আগত প্ৰকাশিত নহৈ আমাৰ আগত নিজকে প্ৰকাশ কৰিব? যোহনে লিখা শুভবাৰ্তা চৈধ্য নম্বৰ অধ্যায়ৰ বাইশ নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, অৰ্থাৎ সেইজন যিহুদা ইস্কৰিয়টীয়া যিহুদাজন নহয় বুলিয়েই মাত্ৰ চিনাকি দিয়া হৈছে। গতিকে আমি বিশ্বাস কৰোঁ যে এই পত্ৰখনৰ লেখকজন হৈছে তৃতীয়জন যিহুদা, অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ সতীয়া ভায়েক। আমি এটা কথা মন কৰা উচিত, জাকুব আৰু যিহুদা কোনোজনেই নিজকে প্ৰভু যীশুৰ ভায়েক বুলি চিনাকি দিয়া নাই। জাকুবে নিজক এনেদৰে চিনাকি দিছে, আমি চাওঁহক জাকুবে লিখা পত্ৰখনৰ এক নম্বৰ অধ্যায়ৰ এক নম্বৰ পদটো, গোট গোট হোৱা বাৰ ফৈদৰ লোকলৈ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ দাস জাকুবৰ নমস্কাৰ। আৰু যিহুদাই নিজক চিনাকি দিছে এইবুলি, প্ৰভু যীশুখ্ৰীষ্টৰ দাস আৰু জাকুবৰ ভায়েক। যিহুদাই নিজকে দাস বুলি কৈছে, অৰ্থাৎ যীশুখ্ৰীষ্টৰ বন্ধা গোলাম। জাকুব আৰু যিহুদাই বাৰু প্ৰভু যীশুৰ সৈতে থকা তেওঁলোকৰ তেজৰ সম্পৰ্কৰ সুবিধা লৈ কিয় লাভ উঠাব খোজা নাছিল? আমি ভাবোঁ তাৰ কাৰণটো অতি পৰিষ্কাৰ। প্ৰভু যীশু মৃত্যুৰ পৰা পুনৰুত্থিত নোহোৱা পৰ্যন্ত জাকুব আৰু যিহুদা কোনোজনেই তেওঁক মচীহ বুলি বিশ্বাস কৰা নাছিল। প্ৰভু যীশু মৃত্যুৰ পৰা পুনৰুত্থিত হোৱা ঘটনাটোৱেহে তেওঁলোকক পতিয়নি আছিল, আৰু এই কথাটো তেওঁলোকে দৃঢ়ভাৱে বুজি উঠিছিল। প্ৰভু যীশুৱে নিজকে যি বুলি কৈছিল সেই দাবী সত্য, এই কথাটো তেওঁলোকে তেতিয়াহে বুজিছিল। কিন্তু তাৰ আগলৈকে তেওঁলোকে ভাবি আছিল যে প্ৰভু যীশু ধৰ্মৰ নামত অপথে যোৱা মানুহ বুলি, আৰু শাস্ত্ৰৰ বৰ্ণনামতে তেওঁলোকে যীশুক আনকি মগজুৰ বিকাৰ ঘটা লোক বুলিও ভাবিবলৈ ধৰিছিল। কিন্তু প্ৰভু যীশু মৃত্যুৰ পৰা পুনৰুত্থিত হোৱাৰ পাছত তেওঁলোক যীশুৰ বিশ্বাসকাৰী লোক হৈছিল। গতিকে আমি দেখিবলৈ পাইছো যে তেজমঙহৰ শৰীৰৰ যীশুৰ লগত একেখন ঘৰতেই ডাঙৰ দীঘল হৈও যীশুখ্ৰীষ্টক চিনি নোপোৱাটো সম্ভৱ। কথাটো আকৌ এবাৰ কৈছো, তেজমঙহৰ শৰীৰৰ যীশুৰ লগত একেখন ঘৰতে ডাঙৰ দীঘল হৈও যীশুক চিনি নোপোৱাটো সম্ভৱ। গীতমালা 69 নম্বৰ গীতত আমি দেখা পাওঁ যীশু নাচৰতত তেনেদৰে ডাঙৰ দীঘল হোৱা সময়ছোৱাত নিসংগতা আৰু মানুহৰ ভুল বুজাৰ দ্বাৰা অন্তৰত আঘাত পাব লগা হৈছিল। প্ৰভু যীশুৰ ভায়েকসকলে উপলব্ধি কৰিছিল যে যদিও তেওঁলোক তেওঁৰ লগত একেলগে ডাঙৰ দীঘল হৈছিল, তেওঁলোকে কিন্তু তেওঁক সেই সময়ত প্ৰকৃততে জনা নাছিল। পাচনি পৌলেও পাছত এইদৰে মত প্ৰকাশ কৰিছিল, এই হেতুকে এতিয়াৰ পৰা আমি মাংস অনুসাৰে কাকো নাজানো, আৰু আগেয়ে খ্ৰীষ্টক মাংস অনুসাৰে জানিলেও এতিয়াৰ পৰা আৰু নাজানো। দ্বিতীয় কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। প্ৰভু যীশুৰ সতীয়া ভাই যিহুদায়ো এই কথা বুজি পাইছিল যে যীশুৱেই গৌৰৱান্বিত খ্ৰীষ্ট, আৰু তেওঁৰ লগত থকা মানৱীয় সম্বন্ধটোৰ আৰু একো অৰ্থ নাই। আন মানুহৰ দৰে তেওঁ নিজকে পাপী বুলি মানি লৈ খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিহে খ্ৰীষ্টৰ কাষলৈ আহিব লগা হৈছিল। আচলতে পাচনীসকলৰ দিন পাৰ হৈ যোৱাৰ পাছত গঢ় লৈ উঠা মনোভাৱ এটাৰ প্ৰতি এয়া আচলতে যীহুদা আৰু জাকুবৰ অতি সুন্দৰ উত্তৰ। কিছুদিন ধৰি যীশুৰ পৰিয়ালবৰ্গক অন্ধবিশ্বাসপূৰ্ণ মনোভাৱেৰে আৰু অতি পবিত্ৰভাৱেৰে সন্মান আগবঢ়োৱা হৈছিল যেন তেওঁলোক কিবা বিশেষ লোকহে আছিল, কিন্তু আচলতে তেওঁলোক আনতকৈ উচ্চ খাপৰ লোক নাছিল, তেওঁলোক মানুহেই আছিল। আৰু আপুনি বা মই যেনেদৰে খ্ৰীষ্টৰ গুৰিলৈ আহিব লাগে তেওঁলোকে তেনেদৰেই খ্ৰীষ্টৰ গুৰিলৈ আহিব লাগিছিল। প্ৰিয় শ্ৰোতা, আমাৰ এনেকুৱা অনুভৱ হয় যে বহুতো খ্ৰীষ্টীয় লোকে মৰিয়মক সদায় অৱহেলা কৰি আহিছে, কিন্তু আমি এইটোও মনত ৰখা উচিত যে তেওঁ এগৰাকী অভিনৱ ব্যক্তি আছিল। তেওঁক যে ঈশপুত্ৰৰ মাতৃ হবলৈ বাছি লোৱা হৈছিল সেইটো এনেই হোৱা নাছিল, কিন্তু তাৰ মানে এইটো নহয় যে মৰিয়মক আন সকলো মানুহতকৈ শ্ৰেষ্ঠ বুলি বা মানৱৰ ঊৰ্ধত বুলি আমি স্থান দিব লাগিব। তেওঁৰ এটা উপযুক্ত স্থান আছে। এলিজাবেথে তেওঁক নাৰীসমূহৰ মাজত ধন্যা বুলি কৈছে, কিন্তু নাৰীসমূহতকৈ ঊৰ্ধত ধন্যা বুলি কোৱা নাই। আৰু মৰিয়মে নিজেই স্বীকাৰ কৰিছিল যে তেওঁকো এজন পৰিত্ৰাতাৰ প্ৰয়োজন। আপোনালোকে লোকে লিখা শুভবাৰ্তা 1 নম্বৰ অধ্যায়ৰ 47 নম্বৰ পদ চাব পাৰে, লোক 1 অধ্যায় 47 পদ। তাত মৰিয়মে নিজেই স্বীকাৰ কৰিছিল যে তেওঁকো এজন পৰিত্ৰাতাৰ প্ৰয়োজন। গতিকে মাজতে কিছুকাল ধৰি যে প্ৰভু যীশুৰ পৰিয়ালক খ্ৰীষ্টীয় মণ্ডলীয়ে উচ্চ স্থান দিছিল, সেই কথাটোত নিশ্চয় জাকুব আৰু যীহুদাই আপত্তি দৰ্শালেহেঁতেন, কাৰণ তেওঁলোকে নিজেই নিজক যীশুখ্ৰীষ্টৰ বন্ধা গোলাম বুলিহে কৈছে। কথাটো আমি মন কৰা উচিত। এই যীহুদাৰ পত্ৰখন লিপিবদ্ধ হৈছিল 66-69 চনৰ ভিতৰত। এই পুস্তকখনৰ মূল বিষয়টো হৈছে অবিশ্বাসৰ মাজতো পৰিত্ৰাণৰ নিশ্চয়তা। বা বিশ্বাস ভ্ৰষ্টতাৰ পৰিৱেশৰ মাজতো পৰিত্ৰাণৰ নিশ্চয়তা। যীহুদাই অনুপ্ৰেৰণাৰ কলমটি লৈ শুভবাৰ্তা আৰু আমাৰ পৰিত্ৰাণ সম্বন্ধে কিছু কথা আৰু আন জৰুৰী কথা লিপিবদ্ধ কৰিছে। আমি যে বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি পৰিগণিত হওঁ তেওঁ সেই বিষয়েও লিখিব পাৰিলেহেঁতেন, কিন্তু সেই বিষয়ে পাচনি পৌলে ৰোমিয়াবিলাকলৈ লিখা পত্ৰত ইতিমধ্যে লিখিছেই, নাইবা তেওঁ পুনৰ সংস্থাপনৰ তত্ত্বটোৰ বিষয়েও লিখিব পাৰিলেহেঁতেন, কিন্তু পাচনি পৌলে সেই বিষয়ে লিখিছেই দ্বিতীয় কৰিন্থিয়া পত্ৰত। যীহুদাই বিশ্বাসৰ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰতো হয়তো লিখিব পাৰিলেহেঁতেন, কিন্তু সেই বিষয়ে পাচনি পৌলে গালাতিয়া পত্ৰত ইতিমধ্যে লিখিছেই, নাইবা খ্ৰীষ্টীয় মণ্ডলী যে খ্ৰীষ্টৰ শৰীৰ সেই বিষয়টোও তেওঁ বাছি ল'ব পাৰিলেহেঁতেন, কিন্তু সেই বিষয়ে পাচনি পৌলে ইফিচিয়া পত্ৰত লিখিছে, নাইবা যীহুদাই খ্ৰীষ্টৰ ব্যক্তিত্বৰ বিষয়টোও বাছি ল'ব পাৰিলেহেঁতেন, কিন্তু সেই বিষয়ে পাচনি পৌলে কলচীয়া পত্ৰত লিখিছে। যীহুদাই খ্ৰীষ্ট যে আমাৰ মহান পুৰোহিত সেই বিষয়েও লিখিব পাৰিলেহেঁতেন, কিন্তু ইব্ৰীবিলাকলৈ লিখা পত্ৰৰ লেখকজনে সেই বিষয়ে ইতিমধ্যেই লিখিছে, নাইবা তেওঁ সহভাগিতাৰ বিষয়টোও বাছি ল'ব পাৰিলেহেঁতেন, কিন্তু সেই বিষয়টোৰ ওপৰত জোহনে লিখিব। গতিকে ঈশ্বৰৰ আত্মাই যীহুদাক আন এটা বিষয়ৰ ওপৰত লিখাইছিল বা আন এটা বিষয়ৰ কথা লিখিবলৈ অনুপ্ৰাণিত কৰিছিল। কোনো এটা তত্ত্বমূলক কথা অধিক বহলাই কোৱাৰ পৰিৱৰ্তে আন এটা বিষয়ৰ ওপৰত লিখিবলৈ তেওঁক অনুপ্ৰাণিত কৰিছিল। তেওঁ কি বিষয় লিখিব সেই বিষয়ে ঠিক কৰাৰ আগতেই ঈশ্বৰৰ আত্মাই তেওঁৰ উদ্দেশ্য নিৰ্ধাৰণ কৰি দিছিল আৰু তেওঁক এটা নতুন দিশেৰে আগবঢ়াই নিছিল। এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া কথা, কাৰণ ঈশ্বৰৰ আত্মাৰ দ্বাৰা অনুপ্ৰাণিত হৈহে বিভিন্নজনে বাইবেলৰ পুস্তকসমূহ লিখিছিল, আৰু যিখিনি কথা লিখাৰ প্ৰয়োজন সেইখিনি কথাই ঈশ্বৰৰ আত্মাই বিভিন্নজনৰ যোগেৰে লিখাইছিল। যীহুদাৰ যোগেৰেও ঈশ্বৰৰ আত্মাই এটা বিশেষ বিষয়ৰ ওপৰত লিখাইছিল। যীহুদাই লিখা বিষয়টোনো কি বাৰু? যীহুদাই লিখা বিষয়টো হৈছে আহিবলগীয়া অবিশ্বাসপূৰ্ণ অৱস্থাৰ কথা। বিশ্বাস ভ্ৰষ্টতাৰ বিষয়ে যীহুদাই আমাক সকলোতকৈ পৰিষ্কাৰ ছবি এখন দাঙি ধৰিছে, আৰু এই বিশ্বাস ভ্ৰষ্টতাৰ বিষয়টো তেওঁ অতি নাটকীয়ভাৱে উপস্থাপন কৰিছে। খ্ৰীষ্টীয় মণ্ডলীয়ে আগবাঢ়ি গৈ থকা আলিবাটটোত থকা সকলোতকৈ বিপদজনক কেঁকুৰিটোত যীহুদাই বিপদৰ সংকেত দিয়া ৰঙা লাইট এটাহে যেন জ্বলাই দিছে। ভৱিষ্যতে আহিবলগীয়া ভয় লগা অৱস্থাটোৰ কথা যীহুদাই অতি স্পষ্ট শব্দ আৰু চমক লগা ভাষাৰে বৰ্ণনা কৰিছে। যীহুদাৰ পত্ৰ নামৰ এই চুটি পত্ৰখন চোৰ ডকাইত ঘৰত সোমালে বা ঘৰত কোনো বিপদ হলে বজোৱা এটা এলাৰ্ম বেলৰ নিচিনা বা বিপদ সংকেতৰ নিচিনা। খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলক সাৱধান কৰি দিবৰ বাবেই সাৱধানবাণী হিচাপে যীহুদাই এই পত্ৰখন লিখিছিল, বা ঈশ্বৰৰ আত্মাই যীহুদাৰ যোগেৰে এই পত্ৰখন লিখাইছিল। বিশ্বাসভ্ৰষ্ট লোকসকলে খ্ৰীষ্টীয় মণ্ডলীত লাহে লাহে সোমাই পৰিছিল। কোনেও গম নোপোৱাকৈ, কোনেও উমান নোপোৱাকৈ এই বিশ্বাসভ্ৰষ্ট লোকসকল কাষৰ দুৱাৰেৰে খ্ৰীষ্টীয় মণ্ডলীত যেন সোমাই পৰিছিল। আৰু এই সৰু পত্ৰখন, এই চুটি পত্ৰখন এটা ঠিক এটম বোমৰ নিচিনা। প্ৰথম এটম বোমটো হিৰোশ্বিমা বা নাগাছাকিত পৰা নাছিল, সেই বোমটো পৰিছিল যীহুদাই লিখা এই পত্ৰখন লিখোঁতেহে। এই পত্ৰখন এটা এটম বোমৰ নিচিনা, আৰু আদিমণ্ডলীক সাৱধান কৰি দিয়াৰ অৰ্থেই এই বোমটো ফুটোৱা হৈছিল। প্ৰিয় শ্ৰোতা, মুচিৰ দেহটো লৈ ছয়তান আৰু প্ৰধান স্বৰ্গদূত মিখাইলৰ মাজত হোৱা বাক বিতণ্ডাৰ কথাটোৰ শাস্ত্ৰত আমি আন ক'তো উল্লেখ নাপাওঁ। একমাত্ৰ এই যিহুদাৰ পত্ৰতেই সেই কথাটোৰ উল্লেখ আমি পাইছোঁ। মুচিৰ দেহটোলৈ ছয়তান আৰু প্ৰধান স্বৰ্গদূত মিখাইলৰ মাজত যে বাক বিতণ্ডা হৈছিল সেই কথাটো এই যিহুদাৰ পত্ৰত উল্লেখ থকা বাবেহে আমি জানিব পাৰিছোঁ। আৰু এইটো বাইবেল শাস্ত্ৰৰ অতি গুৰুত্বপূৰ্ণ অংশ। কেৱল মুচিৰ দেহটোলৈ ছয়তান আৰু মিখাইলৰ মাজত হোৱা বাক পিতণ্ডাৰ কথাটোৱেই নহয়, লগতে যিহুদাই হনুকৰ ভাৱবাণীও লিপিবদ্ধ কৰিছে। হনুকৰ ভাৱবাণী, সেই বিষয়ে শাস্ত্ৰত আন ক'তো উল্লেখ নাই। তেওঁ লগত হাজাৰ বিজাৰ সাধুসকলক লৈ ভৱিষ্যতে প্ৰভুৰ আগমন ঘটিব লগা কথাটো দেখিবলৈ পাইছে। আমি এটা কথা মন কৰিব পাৰোঁ, এই যিহুদাৰ পত্ৰখন ঠিক প্ৰকাশিত বাক্য পুস্তকৰ আগতেই আছে, আৰু যিহুদা পত্ৰৰ এই সৰু ভাৱবাণীটো আচলতে প্ৰকাশিত বাক্য পুস্তকখনৰ এটা উপযুক্ত পাতনিৰ নিচিনা হৈছে। যিহুদাৰ পত্ৰ নামৰ এই চুটি পুস্তকখনত মাত্ৰ এটা অধ্যায় আছে, আৰু এই যিহুদাৰ পত্ৰখনৰ প্ৰথম তিনিটা পদ আমি যদি পঢ়োঁ, সেই পদকেইটাক আমি ক'ব পাৰোঁ এই পত্ৰখনৰ পৰিস্থিতি বুলি, বা পত্ৰখনৰ পটভূমি বুলিও আমি ক'ব পাৰোঁ। 4-16 নম্বৰ পদত আমি পাওঁ, খ্ৰীষ্টীয় বিশ্বাসীৰ মাজত প্ৰৱেশ ঘটিবলগীয়া বিশ্বাসভ্ৰষ্টতাৰ কথা। খ্ৰীষ্টীয় বিশ্বাসীৰ মাজত এনেদৰে বিশ্বাসভ্ৰষ্টতাৰ প্ৰৱেশ ঘটিব বুলি এই পদকেইটাত যিহুদাই জনাই দিছিল, আৰু ঠিক তেনেদৰেই ঘটিছিল আৰু এতিয়াও সেই অৱস্থা চলি আছে। 17 নম্বৰ পদৰ পৰা একেবাৰে 25 নম্বৰ পদলৈকে, অৰ্থাৎ পত্ৰখনৰ বাকী পদকেইটাত আমি পঢ়িবলৈ পাওঁ, বিশ্বাসভ্ৰষ্টতাৰ দিনত বা বিশ্বাসভ্ৰষ্টতা চলি থকা সময়তো খ্ৰীষ্টীয় বিশ্বাসীয়ে কেনেদৰে চলিব লাগে, বা বিশ্বাসভ্ৰষ্টতাৰ দিনত খ্ৰীষ্টীয় বিশ্বাসী লোক এজনৰ কি কাম, সেই কথা। প্ৰিয় শ্ৰোতা, যিহুদাৰ পত্ৰৰ প্ৰথম পদ তিনিটাত যিহুদাইনো কি কাৰণে বা কি পৰিস্থিতিত এই পত্ৰখন লিখিছিল সেই কথাটো তেওঁ জনাই দিছে। সেই পদ তিনিটা পঢ়িলে আমি জানিব পাৰোঁ যে যিহুদাই আচলতে আমাক আন কিবা এটা বিষয়ৰ কথাহে জনাব খুজিছিল। যিহুদাই সেই পদ তিনিটাৰ মাজেৰে আমাক এই কথা জানিবলৈ দিয়ে যে তেওঁ আচলতে আমাৰ পৰিত্ৰাণ সম্বন্ধীয় কিবা এটা বিষয়ৰ ওপৰত লিখিবলৈহে মন কৰিছিল, বা পৰিত্ৰাণ সম্বন্ধীয় কিবা তত্ত্বমূলক কথা লিখিবলৈ হয়তো তেওঁ ভাল পালেহেঁতেন। কিন্তু ঈশ্বৰৰ আত্মাই তেওঁক তেনে কৰিবলৈ নিদিলে। ঈশ্বৰৰ আত্মাই যেন এটা সাৱধানবাণী শুনাই, যেন এটা ৰঙালাইট দেখুৱাই তেওঁক আন এটা বিষয়লৈ আগবঢ়াই লৈ গ'ল, যেন তেওঁৰ পথটো সলনি কৰি আন এটা পথলৈ তেওঁক লৈ গ'ল, এটা বেলেগ বিষয়ৰ ওপৰত লিখিবলৈ তেওঁক উদগালে। আৰু সেই বিষয়টো হৈছে খ্ৰীষ্টীয় সমাজৰ মাজলৈ আহিব ধৰা বিশ্বাসভ্ৰষ্টতাৰ কথালৈ খ্ৰীষ্টীয় লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰি সচেতন কৰি দিয়া। প্ৰিয় শ্ৰোতা, ইয়াৰ পৰাই আমি এটা কথা আকৌ মনত পেলাব পাৰোঁ আৰু মনত পেলোৱা উচিত, যে বাইবেলখন ঈশ্বৰৰ বাক্য। কোনো মানুহে নিজৰ ইচ্ছাৰে এই বাইবেলৰ কথাবোৰ লিখা নাই। ঈশ্বৰৰ আত্মাই প্ৰয়োজন সাপেক্ষে বিভিন্ন ব্যক্তিৰ হতুৱাই কিছুমান কথা ইয়াত লিপিবদ্ধ কৰিছে, যিখিনি কথা মানৱ জাতিয়ে জনা উচিত, যিখিনি কথা মানৱ জাতিৰ অনন্তকলীয়া ভৱিষ্যতৰ বাবে অতি প্ৰয়োজনীয় কথা। প্ৰিয় শ্ৰোতা, বাইবেলৰ সেই গুৰুত্বপূৰ্ণ বাণীসমূহ আমি সহজ সৰলভাৱে আপোনালোকৰ আগলৈ আগবঢ়াই আহিছোঁ এই অনুষ্ঠানৰ যোগেৰে। বাইবেলৰ যোগেৰে পবিত্ৰ আত্মাই আমাক জনাই দিছে যে আমাৰ পৰিত্ৰাণৰ বাবে প্ৰভু যীশুৰ যোগেৰে পিতৃ ঈশ্বৰে আমাৰ বাবে পথ প্ৰস্তুত কৰিলে, সেই কথা বিশ্বাস কৰি প্ৰভু যীশুক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি সেই পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। আপুনি বাৰু সেই পৰিত্ৰাণ গ্ৰহণ কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
মনেরে ও মনেরে তুমি ভাবিছানে।
ইমান পরে আপনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
ঈশ্বৰ বাদে কোনো নাই, ও লাগে যদি আহাৰে ভৰা পুৰে পূৰ্ণ জীৱন গাথা, যীশুৰ তেজে দিয়ে পূৰ্ণতা, যীশুৰ কথাই সকলো মুছে, যীশুৰ বাদে কোনো নাই তোমাৰ কাহৰ মনেৰে মনেৰে তুমি ভাবিছানে, কোনো নাই তোমাৰ কত নাই জগতৰ, যীশুৰ বাদে কোনো নাই। Thank you.